এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় তিতাবৰ দেৰগাঁও আৰু বৰপেটাৰ পাকা বেদবাৰী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ আজিৰে পৰা জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ ৰাভা হাছং সাংস্কৃতিক সমাৰোহ আৰু জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 412 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত কিদৰে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি সেই সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজস্ব শিকন পদ্ধতিৰ ওপৰত আস্থা ৰাখিবলৈ পৰামৰ্শ দি কয় যে কোনো দুজন ব্যক্তিৰ চিন্তাধাৰা কেতিয়াও একে হ'ব নোৱাৰে। তেওঁ কয় যে প্ৰতিগৰাকী শিক্ষাৰ্থীৰে পঢ়াৰ এটা নিৰ্দিষ্ট শৈলী থাকে আৰু তেওঁলোকে পৰীক্ষাৰ বাবে নিজৰ প্ৰস্তুতিৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে। শিক্ষাৰ্থীসকলে লগতে শিক্ষক আৰু অভিভাৱকসকলে দিয়া পৰামৰ্শসমূহ ভালদৰে অনুধাৱন কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলে অন্ধভাৱে আনক অনুকৰণ কৰাৰ পৰিৱৰ্তে নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে যিকোনো পৰামৰ্শ গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে শিক্ষকসকলক প্ৰতিগৰাকী শিক্ষাৰ্থীৰ শিকন ক্ষমতা সন্দৰ্ভত সংবেদনশীল হ'বলৈ পৰামৰ্শ আগবঢ়ায়। পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশ লোৱা শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ স্বাভিমান গামোচাৰে আদৰণি জনায়। লগতে অনুষ্ঠানত অসমৰ গামোচাখন প্ৰধানমন্ত্ৰীৰ প্ৰিয় বুলি উল্লেখ কৰে। অসম আৰু উত্তৰ পূবৰ মহিলাসকলক নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিশেষ উদাহৰণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে।
মানে আজ আপকা স্বাগত আপকা কিয়া
ইয়ে আসামী ও গামোচা কেতে ইয়ে সবসে বড়ি চিজ হ্যায় মেরি সবসে প্রিয় চিজ উসকি রচনা বহুত আচ্ছি লাগতি হ্যায় দুসরা হ্যায় ये असम का और खास करके नॉर्थ ईस्ट की विमेन एम्पावरमेंट का सिंबल है। ये घर में बनाते हैं और सचमुच में वहाँ की मातृशक्ति नारी शक्ति कैसे काम करती है, तो एक प्रकार से मन को बड़ा आदर होता है, सम्मान होता है। तो मेरा मन कर गया था इन बच्चों को मैं आज असम का गमोसा दूंगा।
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ বৰঝাৰৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণত অংশগ্ৰহণ কৰে। কাৰ্যসূচী শেষ হোৱাৰ পাছত ৰাজ্যপাল শ্ৰী আচাৰ্যই কয় যে ছাত্ৰ ছাত্ৰীৰ সৈতে একেলগে বহি প্ৰধানমন্ত্ৰীৰ কথা শুনিলে তেওঁৰ স্কুলীয়া দিনৰ কথা মনত পৰে। ৰাজ্যপালগৰাকীয়ে কয় যে পৰীক্ষা পে চৰ্চা কেৱল কাৰ্যসূচী নহয়, বৰঞ্চ আত্মবিশ্বাস, ইতিবাচক জীৱনৰ মূল্যবোধ আৰু শিক্ষণৰ প্ৰতি নিৰ্ভীক দৃষ্টিভংগী জগাই তোলা এক অৰ্থপূৰ্ণ আলোচনা। উল্লেখযোগ্য যে এইবেলি উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰ্পিতা দাস নামৰ ছাত্ৰীগৰাকীয়ে এইদৰে কয়।
আজি আচলতে এটা মোৰ কাৰণে খুবেই বিশেষ দিন, কাৰণ পৰীক্ষা পে চৰ্চাৰ যিটো ভিডিঅ' আজি ভিডিঅ'টো আপলোড কৰা হৈছে, যেতিয়া প্ৰথম ভাগত নিজকে দেখিছিলো খুব এটা নাৰ্ভাছ ফিল কৰিছো বা কেনেকুৱা বা হয় কি হয়, কিন্তু পাছলৈ যেতিয়া নিজৰ শব্দ, নিজৰ ভংগীমা বা নিজৰ আত্মবিশ্বাস দেখিছো তেতিয়া আচলতে মনটোত শান্তি লাগিছে। পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰাটো মোৰ বাবে এটা আচলতে খুবেই গৰ্বৰ বিষয়, কাৰণ মই নিজকে ভাগ্যৱান বুলি ভাবিছো যিহেতু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিবলৈ সুযোগ পাইছো। এই অনুষ্ঠানটোৱে মোক লক্ষ্যত বা মোৰ জীৱন পথত বহুতখিনি চাগে আগুৱাই লৈ যাব বুলি মই ভাবো, কাৰণ এই অনুষ্ঠানটোৰ পৰা মই যিখিনি অভিজ্ঞতা, যিখিনি আচলতে কনফিডেন্স বা আত্মবিশ্বাস মই যিখিনি অৰ্জন কৰিছো সেয়া সঁচাকৈ অতুলনীয়। গতিকে খুবেই ভাল লাগিছে মনটো।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰ বিধানসভা সমষ্টিৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত 35,000ৰো অধিক মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে মহিলাসকলক এই সাহায্য আৰ্থিক প্ৰগতিৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। যিসকল মহিলাই এই ধন প্ৰগতিৰ বাবে ব্যৱহাৰ কৰি চৰকাৰক ইতিবাচক ফলাফল দেখুৱাবলৈ সক্ষম হয় তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত 25,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। এই ধনৰ পৰিমাণ পৰৱৰ্তী পৰ্যায়ত পুনৰ বৃদ্ধি হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই দেৰগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত চেক বিতৰণ কৰে। এই উপলক্ষে লাচিত বৰফুকন পুলিচ একাডেমী ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক এই ধনৰাশিৰ সদ্ব্যৱহাৰেৰে স্বাৱলম্বী হবলৈ আহান জনায়। মহিলাসকল আৰ্থিকভাৱে সবল হলেহে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে।
আজি আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 111 নম্বৰ সভা অনুষ্ঠিত হ'ল। তিতাবৰত 112 নম্বৰ আৰু বৰপেটা জিলাৰ পাকা বেতবাৰীত আজি আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যি দিনটোত আমাৰ 113 নম্বৰ সভা শেষ হ'ব। আমাৰ তিতাবৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰী 35,400 গৰাকী আৰু প্ৰায় 100% এটেণ্ডেঞ্চ আছে। গতিকে যোৱাকালি যোৰহাটত 18,000 আছিল, ইয়াত দুগুণ ডেৰগাঁৱত এতিয়ালৈকে 28,00,000 হৈ গ'ল।
বৰপেটা জিলাৰ পাকা বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাজাৰী ৰূপচি আৰু পাকা বেতবাৰী উন্নয়ন খণ্ডৰ 2,600 আত্মসহায়ক গোটৰ 8,600 গৰাকী মহিলাৰ মাজত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মহিলাসকলৰ মাজত চেকসমূহ বিতৰণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। পুৱা নিকাকৰণৰে অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছতে প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগ, গছপুলি ৰোপণ, মূল তোৰণ উন্মোচন, নামঘৰৰ তোৰণ উন্মোচন, শৰণ সমিতিৰ বৈঠক, মূল সমিতি আৰু আদৰণি সমিতিৰ কাৰ্যালয় উন্মোচনকে ধৰি একাধিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱৰ সমাগমেৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অধিৱেশনস্থলীত মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰা মূল তোৰণ, বাৰে চহৰীয়া ভাওনাৰ মণ্ডপ, চক্ৰবেহু আৰু স্বদেশী মেলাই দৰ্শনাৰ্থীৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰৰ অধিৱেশনত 20খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হ'ব। অধিৱেশনত 6খন অংকীয়া ভাওনাৰো প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অধিৱেশনত অংশগ্ৰহণ কৰাৰ কথা। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোৱালপাৰা জিলাৰ মাকৰিৰ ৰেণ্ডুপেণ্ডু পাহাৰত আজিৰে পৰা তিনিদিনীয়াকৈ ৰাভা হাছং সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। এই সমাৰোহৰ জৰিয়তে ৰাভা জনগোষ্ঠীৰ উপৰি বড়ো, গাৰো, নেপালী, হাজং, ৰাজবংশী আদি জনগোষ্ঠীৰ কলাকৃষ্টিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে। ঋষি পূজাৰ জৰিয়তে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতেই শ্বহীদ তৰ্পণ, অতিথিশালা উদ্বোধন, প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, খাদ্য মেলাৰ দ্বাৰ মুকলি আদি কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। বিয়লি এই সমাৰোহৰ মুকলি সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে। মুকলি সভাৰ আৰম্ভণিতেই 200 যুৱক যুৱতীৰ ৰাভা জনগোষ্ঠীৰ ছাথাৰ নৃত্য পৰিৱেশন কৰে। বিগত 5 বছৰে ৰাভা হাছং স্বায়ত্ত পৰিষদে এই সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰি ৰাভা জনগোষ্ঠীৰ লগতে বড়ো, গাৰো, নেপালী, হাজং, ৰাজবংশী আদি জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাই আহিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে কয়।
আজি ৰাভা হাছং অট'নমাছ কাউন্সিলে এটা অত্যন্ত সুন্দৰ কাৰ্যসূচী কৰিছে। যোৱা 5 বছৰে এই ৰাভা সাংস্কৃতিক সমাৰোহ কৰি আহিছে আৰু আজি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত এই কাৰ্যসূচী কৰিছে। আগন্তুক 3টা দিন এই কাৰ্যসূচী চলিব আৰু সঁচাকৈ ইতিহাস প্ৰসিদ্ধ এই ৰাণ্ডুপেণ্ডু অঞ্চলটোত খুব সুন্দৰভাৱে কৰিছে আৰু মই আহি ইয়াৰ পৰিৱেশটো দেখি অত্যন্ত আনন্দিত হৈছোঁ। অকল ৰাভা জনগোষ্ঠীয়ে নহয়, এই বৃহত্তৰ গোৱালপাৰাৰ আন জনগোষ্ঠীসমূহৰ সাংস্কৃতিক দিশসমূহ বা সাংস্কৃতিক কাৰ্যক্ৰমো ইয়াত হ'ব। গতিকে মই ইয়াৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আমাৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। সুন্দৰভাৱে নিজৰ জনগোষ্ঠীয় সকলো দিশ সুৰক্ষিত কৰি ৰখাৰ কাৰণে কাম কৰিছে।
ৰাজ্য চৰকাৰৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি গুৱাহাটী খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ পঞ্চায়তৰ নিৰ্বাচিত মহিলা প্ৰতিনিধি সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীদাসে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলক সিদ্ধান্ত গ্ৰহণকাৰী নেতা হিচাপে গ্ৰামাঞ্চলৰ ৰূপান্তৰ সাধনাত নিষ্ঠাৰে ব্ৰতী হবলৈ আহান জনায়। এই সন্মিলনত ৰাজ্যৰ নিৰ্বাচিত প্ৰায় 2,500 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অসমৰ মহিলাসকলৰ বাবে পঞ্চায়তত 50%ৰো অধিক আসন সংৰক্ষিত আছে। নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকলৰ 14,000 মহিলা প্ৰতিনিধি নিৰ্বাচিত হৈছে। নিৰ্বাচিত এইসকল প্ৰতিনিধিক ইতিমধ্যে নিয়মীয়াভাৱে প্ৰশিক্ষণৰ লগতে মহিলা নেতৃত্ব বিকাশৰ প্ৰশিক্ষণো প্ৰদান কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে যে ৰাজ্য চৰকাৰে মহিলা সবলীকৰণ তথা মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। 30 লাখৰো অধিক মহিলাক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অহা 9 ফেব্ৰুৱাৰীত চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ বাবে কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দীনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব আৰু ৰাজ্যৰ 836খন বাগিচাত প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পট্টন পোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰৰ পাছত বিক্ৰী কৰিবলগীয়া হলে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই কথা প্ৰকাশ কৰে। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নে শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন অনাৰ বাবে অব্যাহত ৰখা চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ বিধানসভা সমষ্টিৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত পুথিভঁৰাল উদ্বোধন কৰাৰ লগতে বিজ্ঞান পৰীক্ষাগাৰ আৰু বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণৰ শুভাৰম্ভ কৰে। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ টাছখাইত চুটাংগাত কয়লা খননৰ সময়ত ব্যৱহৃত ডিনামাইটৰ বিস্ফোৰণৰ ফলত পাহাৰৰ অংশ খহি পৰি কালি ভালেসংখ্যক শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ পাছতে মেঘালয় চৰকাৰে জৰুৰীভাৱে কেবিনেট বৈঠক অনুষ্ঠিত কৰে। মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ এই ঘটনাক ৰাজ্যখনৰ বাবে অত্যন্ত দুখজনক বুলি উল্লেখ কৰি ইয়াৰ উচিত তদন্তৰ নিৰ্দেশ দিয়ে। এই ঘটনাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমৰ যোগেদি গভীৰ শোক প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যৰ নিৰ্বাচনী আলেখলে সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 প্ৰথমটো দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত কুমাৰ বৰা আৰু সাংবাদিক যদুমণি শইকীয়াই ষ্টুডিঅত থাকি বিভিন্ন জিলাৰ কেইবাগৰাকীও সংবাদদাতাৰ পৰা নিৰ্বাচনৰ আলেখ লেখ ল'ব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যোগেও প্ৰচাৰিত হ'ব। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি মৰমী কাশ্যপৰ ওচৰলৈ উভতি যাওঁ।
ধন্যবাদ ৰূপজ্যোতি। সদৌ বড়ো ছাত্ৰ সন্থাৰ 58 সংখ্যক প্ৰতিনিধি অধিৱেশনত আজি আপচুৰ দ্বাৰা পৰিচালিত 9ম আৰু 10ম শ্ৰেণীৰ কেন্দ্ৰীয় প্ৰতিভা অনুসন্ধান পৰীক্ষাৰ বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বড়ো সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু সামগ্ৰিক চিন্তা চৰ্চাৰ সমাধানৰ ক্ষেত্ৰত এফচুৱে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ শলাগ লয়। শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত ছাত্ৰ ছাত্ৰীৰ দক্ষতাভিত্তিক শিক্ষণ আৰু শিক্ষাক প্ৰসাৰিত কৰাৰ বিষয়ে বক্তব্য আগবঢ়ায়। ভাৰত ভূটান সীমান্তৰ সুৰক্ষাৰ লগতে জনকল্যাণমূলক কামত সদায় অগ্ৰণী ভূমিকা পালন কৰি অহা 64 নম্বৰ বাহিনী SSB বৰমাহলী উদ্যোগত আজি এটা বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰটোত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 100টা অসুস্থ পশুক উন্নত চিকিৎসা আগবঢ়োৱাৰ লগতে পশুপালকসকলক বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে 412 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 50 অভাৰত 9টা উইকেট হেৰুৱাই 411 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 80টা বলত 175 ৰাণ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে 19 অভাৰত 3টা উইকেট হেৰুৱাই 158 ৰাণ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ 9ম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময়। তিতাবৰ দেৰগাঁও আৰু বৰপেটাৰ পাকা বেতবাৰী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। আজিৰে পৰা জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজিৰে পৰা 3দিনীয়াকৈ ৰাভা হাছং সাংস্কৃতিক সমাৰোহ। আৰু জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 412 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।